Era a Carpani. বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা উল্লেখ কৰি চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছে বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে চেটজিপিটিৰ সৈতে মানুহৰ প্ৰতিযোগিতা হ'ব লাগে আৰু কৃত্ৰিম বুদ্ধিমত্তাতকৈ আগবাঢ়ি যাবলৈ মানুহে চেষ্টা কৰিব লাগে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমাইত্ৰ কুলেবা নতুন দিল্লীত বৈঠকত মিলিত হৈছে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো মিয়ামি অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিজৰ বাবে ডাঙৰ প্ৰয়োজনীয়তা বুলি উল্লেখ কৰি চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছে বুলি মন্তব্য কৰিছে। বিল গেটছৰ সৈতে মত বিনিময় কৰি শ্ৰীমোদীয়ে কয় যে কৃষি, স্বাস্থ্য আৰু শিক্ষাত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যেতিয়া বিশ্বত ডিজিটেল বিভাজনৰ কথা প্ৰথমে ওলাইছিল, তেতিয়াই প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লৈছিল যে ভাৰতত এই বিভাজনৰ কোনোধৰণৰ কুপ্ৰভাৱ তেওঁ পৰিবলৈ নিদিয়ে। কৃত্ৰিম বুদ্ধিমত্তাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কৈছে যে যদি আমি এলাহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ কৰোঁ, তেন্তে ই ভুল পথ। তেওঁ লগতে কয় যে যদিহে যাদুকৰী আহিলা হিচাপে কৃত্ৰিম বুদ্ধিমত্তা হয়, তেন্তে ই অন্যায়ৰ সৃষ্টি কৰিব। কৃত্ৰিম বুদ্ধিমত্তা অত্যন্ত ভাল আহিলা, কিন্তু উপযুক্ত প্ৰশিক্ষণ নোপোৱা কাৰোবাৰ হাতত পৰিলে ইয়াৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে চেটজিপিটিৰ সৈতে মানুহৰ প্ৰতিযোগিতা হ'ব লাগে আৰু কৃত্ৰিম বুদ্ধিমত্তাতকৈ আগবাঢ়ি যাবলৈ মানুহে চেষ্টা কৰিব লাগে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি হোৱা বিষয়বস্তুৰ ওপৰত স্পট ৱাটাৰমাৰ্ক থাকিব লাগে বুলি উল্লেখ কৰি কয় যে এইধৰণৰ চিহ্ন থাকিলে কোনোৱেই বিপথে পৰিচালিত নহয়। স্বাস্থ্যখণ্ডৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 2 লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ গাঁৱে ভূঞে নিৰ্মাণ কৰা হৈছে আৰু এই স্বাস্থ্য কেন্দ্ৰসমূহ সাকু হিচাপে আধুনিক প্ৰযুক্তিৰে উন্নত চিকিৎসালয়ৰ সৈতে সংযুক্ত কৰা হৈছে। তেওঁ কয় যে ভাৰতে একচেটীয়া অধিকাৰ ৰোধ কৰিবলৈ প্ৰযুক্তিৰ গণতান্ত্ৰিকভাৱে ব্যৱহাৰ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতত আইনী পৰিকাঠামো আছে যদিও জনসচেতনতাও সিমানেই গুৰুত্বপূৰ্ণ। ভাৰতত নতুন প্ৰযুক্তি গ্ৰহণৰ বাবে মহিলাসকলক আগবঢ়াই দিয়া হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নমো ড্ৰোন ডিডি আঁচনি সফলভাৱে চলি আছে। শ্ৰীমোদীয়ে কৈছে যে বৰ্তমান মানুহৰ মানসিকতা সলনি হৈছে, কাৰণ যেতিয়াই তেওঁ নমো ড্ৰোন ডিডিৰ সৈতে মত বিনিময় কৰে তেতিয়া তেওঁলোকে কয় যে পূৰ্বে এই মহিলাসকলে চাইকেল চলাব নাজানিছিল, কিন্তু বৰ্তমান ড্ৰোন উৰুৱাব পাৰে। ভাৰতে আয়োজন কৰা G20 সন্মিলনৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কৈছে যে G20 শীৰ্ষ সন্মিলন আৰু ইয়াৰ কাৰ্যসূচীসমূহৰ বিষয়ে পূৰ্বে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে সমগ্ৰ বিশ্বই এতিয়া G20ৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ বুজি পাইছে আৰু সেইবোৰ প্ৰয়োগ কৰাত আগভাগ লৈছে। নবীকৰণযোগ্য শক্তি সন্দৰ্ভত শ্ৰীমোদীয়ে কৈছে যে ভাৰতে এই খণ্ডত দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ লগতে কয় যে দেশে হাইড্ৰজেন ইন্ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আগভাগ ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুড ফ্ৰাইডে উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তা যোগে যীশুখ্ৰীষ্টৰ বলিদানৰ কথা স্মৰণ কৰিছে। শ্ৰীমোদীয়ে কৈছে যে গুড ফ্ৰাইডেত আমি যীশুখ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলোৱা উচিত। যীশুখ্ৰীষ্টই শিকোৱা মমতা আৰু ক্ষমাৰ পাঠেৰে সকলোৱে উদ্বুদ্ধ হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমাইত্ৰ কুলেবা নতুন দিল্লীত বৈঠকত মিলিত হৈছে। দুয়োগৰাকী মন্ত্ৰীয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰিছে। উল্লেখযোগ্য যে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমাইত্ৰ কুলেবা দুদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছিল। এই ভ্ৰমণৰ সময়ত শ্ৰীকুলেবাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে আনুষ্ঠানিক বৈঠক ধৰি কেইবাটাও বিষয়ত আলোচনাত মিলিত হোৱাৰ কথা। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ আগমনক কেন্দ্ৰ কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিজেপিৰ সূত্ৰই জনোৱা মতে প্ৰধানমন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, দলৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, অৰ্জুন মুণ্ডা, স্মৃতি ইৰাণী আদিয়ে এন ডি এৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ইতিমধ্যে ৰাজ্যখনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ নেতা সৰ্বানন্দ সোণোৱালে প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা জনোৱা মতে অহা 2 তাৰিখৰ পৰা কংগ্ৰেছ দলে হেলিকপ্টাৰযোগে প্ৰচাৰ চলাব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, সাংসদ ৰাহুল গান্ধী, দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আদিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টি এম চিৰ মুৰববী মমতা বেনাৰ্জীয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব। আপ, বি পি এফ, অগপ, ইউ পি পি এলেও দলৰ জ্যেষ্ঠ নেতাৰ দ্বাৰা প্ৰচাৰ চলাব। অসমত 14খন আসনৰ বাবে 3টা পৰ্যায়ত ভোট গ্ৰহণ কৰা হ'ব। বাতৰিত এইখিনিতে সময়, চমু বিৰতি।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখতাৰ আনচাৰীৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ বান্দা চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয়। পূৰ্বে আনচাৰীক ৰখা জিলা কাৰাগাৰতে অসুস্থ হৈ পৰাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতেই তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কৈছে যে আনচাৰীৰ মৃত্যুৰ পাছত ৰাজ্যখনত 144 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজ্যখনৰ গাজীপুৰ, মাও, বাৰাণসী আৰু অন্যান্য জিলাসমূহত প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে নিৰাপত্তা কটকটীয়া কৰা হৈছে। উল্লেখযোগ্য যে যোৱা সপ্তাহত আনচাৰীৰ অধিবক্তাই বাৰাবাংকীৰ এখন আদালতত তেওঁৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰিছিল। উত্তৰ প্ৰদেশৰ মাও সমষ্টিৰ পৰা 5 বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত মুখতাৰ আনচাৰী সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ লগতে উত্তৰ প্ৰদেশ আৰু বিভিন্ন ঠাইত সংঘটিত 60টাতকৈ অধিক অপৰাধমূলক গোচৰৰ অভিযুক্ত আছিল। তেওঁ 2005 চনৰে পৰা আৰক্ষীৰ জিম্মাত আছিল। আনচাৰী বহুজন সমাজ পাৰ্টীৰ পৰা 2 বাৰকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো মিয়ামি অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপান্না আৰু এবডেনৰ শীৰ্ষ বাছনি প্ৰাপ্ত যুটীটোৱে কালি ছেমি ফাইনেলত স্পেইনৰ মাৰ্চেল গ্ৰেনুলৰ্ছ আৰু আৰ্জেণ্টিনাৰ হুৰেচিউ জেবালোছৰ যুটীটোক 6-1, 6-4 পোনপটীয়া ছেটত পৰাস্ত কৰে। বোপান্না আৰু এবডেনৰ যুটীটো কাইলৈ ফাইনেলত আমেৰিকাৰ আষ্টিন ক্ৰাজিচেক আৰু ক্ৰৱেছিয়াৰ ইভান ডডিকৰ সন্মুখীন হ'ব। এয়া হ'ব ৰোহন বোপান্নাৰ নিজৰ খেলুৱৈ জীৱনৰ 4ৰ্দশ ATP মাষ্টাৰ্ছ 1000 প্ৰতিযোগিতাৰ ফাইনেল। খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে ডাবলছৰ 25টাকৈ খিতাপ অৰ্জন কৰিছে। ছেমি ফাইনেলত জয়লাভ কৰা সুবাদতে 44 বছৰীয়া বোপান্নাই ATPৰ ডাবলছৰ বাছনি তালিকাত পুনৰ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত দিল্লী কেপিটেলছক 12 ৰাণত পৰাস্ত কৰে। খেলখনত ৰাজস্থানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 185 ৰাণ কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে মাত্ৰ 45টা বলত 84 ৰাণ কৰি অপৰাজিত হৈ ৰয়। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 20 অভাৰত 5টা উইকেট হেৰুৱাই 173 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰিয়ান পৰাগক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা উল্লেখ কৰি চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছে বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে ছেটজিপিটিৰ সৈতে মানুহৰ প্ৰতিযোগিতা হ'ব লাগে আৰু কৃত্ৰিম বুদ্ধিমত্তাতকৈ আগবাঢ়ি যাবলৈ মানুহে চেষ্টা কৰিব লাগে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ কুলেবা নতুন দিল্লীত বৈঠকত মিলিত হৈছে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো মিয়ামি অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব।